লোক অধ্যায় 23। পাছে তেওঁবিলাকৰ গোটেই লোকসমূহে উঠি পিলাতৰ আগলৈ তেওঁক লৈ গৈ অপবাদ দিবলৈ ধৰিলে।
নিজকে নিজে অভিষিক্ত ৰজা বুলি আমাৰ জাতিৰ মানুহক বিপথে নিওঁতা আৰু কৈশৰক কৰ দিবলৈ নিষেধ কৰোঁতা এই মানুহক পালো।
তেতিয়া পিলাতে তেওঁক সুধিলে,
তুমি যিহুদীবিলাকৰ ৰজানে?
তাতে তেওঁ উত্তৰ দি কলে,
তুমিয়ে কৈছা।
তেতিয়া পিলাতে প্ৰধান পুৰোহিত আৰু লোকসমূহক কলে,
মই এই মানুহত একো দোষ নাপাওঁ।
কিন্তু তেওঁবিলাকে আৰু জোৰেৰে কলে,
এই মানুহে গালিলাৰ পৰা আৰম্ভ কৰি ইয়ালৈকে আৰু গোটেই যিহুদিয়াত উপদেশ দি মানুহবিলাকক উচতাই।
পিলাতে ইয়াকে শুনি এইবুলি সুধিলে,
মানুহজন গালিলিয়ানে?
পাছে হেৰোদ ৰজাৰ এলেকাৰ ভিতৰৰ বুলি পিলাতে জানি তেওঁক হেৰোদৰ ওচৰলৈ পঠাই দিলে, কিয়নো সেই সময়ত তেওঁ জিৰচালেমতে আছিল। তেতিয়া হেৰোদে যীশুক দেখি অতিশয় আনন্দিত হ'ল, কিয়নো তেওঁৰ বিষয়ে শুনাৰ কাৰণে বহুকালৰে পৰা তেওঁক চাবলৈ ইচ্ছা কৰিছিল আৰু তেওঁ দেখুওৱা কোনো চিন চাবলৈ আশা কৰিছিল। তেতিয়া হেৰোদে তেওঁক অনেক কথা সুধিলে, কিন্তু তেওঁ একো উত্তৰ নিদিলে। আৰু প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে থিয় হৈ বৰকৈ তেওঁৰ অপবাদ দি আছিল। পাছে হেৰোদে তেওঁৰ সেনাবিলাকৰ সৈতে তেওঁক হেয়জ্ঞান আৰু বিদ্ৰোপ কৰি ৰাজবস্ত্ৰ পিন্ধাই পিলাতৰ তালৈ আকৌ পঠাই দিলে। সেইদিনা হেৰোদ আৰু পিলাত পৰস্পৰ বন্ধু হ'ল, কিয়নো আগেই তেওঁলোকৰ মাজত শত্ৰুভাৱ আছিল। পাছে পিলাতে প্ৰধান পুৰোহিত আৰু শাসনকৰ্তাসকল আৰু মানুহবিলাকক মাতি গোটাই তেওঁবিলাকক কলে,
মানুহবিলাকক অপথে নিওঁতা বুলি এই মানুহজনক মোৰ ওচৰলৈ আনিলা, কিন্তু চোৱা, মই তোমালোকৰ সন্মুখতহে সোধ বিচাৰ কৰি তোমালোকে অপবাদ দিয়া কথাত তেওঁৰ একো দোষ নাপালো, হেৰোদেও নাপালো, কিয়নো তেওঁ আকৌ আমালৈ তেওঁক পঠাই দিলে। আৰু চোৱা, তেওঁ প্ৰাণদণ্ডৰ যোগ্য কোনো কৰ্ম কৰা নাই, এই হেতুকে তেওঁক শাস্তি দি এৰি দিম।
কিন্তু সকলোৱে একেবাৰে আতাহ পাৰি কলে,
ইয়াক দূৰ কৰক, বাৰাপ্পাক আমালৈ মুকলি কৰক।
সেই বাৰাপ্পাই নগৰৰ মাজত ৰাজগুৰু আৰু নৰবধ কৰাৰ কাৰণে তাক বন্দীশালত থোৱা হৈছিল। তাতে পিলাতে যীশুক মুকলি কৰিবলৈ ইচ্ছা কৰি তেওঁবিলাকক আকৌ কলে, কিন্তু তেওঁবিলাকে আতাহ পাৰি কলে, তাতে তেওঁ তৃতীয়বাৰো তেওঁবিলাকক কলে,
তেওঁ কি দোষ কৰিলে? প্ৰাণদণ্ডৰ কোনো কাৰণ মই এওঁক পোৱা নাই, এই হেতুকে তেওঁক শাস্তি দি এৰি দিম।
কিন্তু তেওঁবিলাকে অতি ব্যগ্ৰ হৈ তেওঁক যেন ক্ৰুচত দিয়া হয় সেই আখৰেৰে বৰ মাতেৰে নিবেদন
কৰিলে,
আৰু তেওঁবিলাকৰ আৰাৱে জিনিলে। তাতে পিলাতে তেওঁবিলাকৰ সেই নিবেদনৰ দৰে কৰিবলৈ ৰায় দিলে। পাছে ৰাজদ্ৰোহ আৰু নৰবধ কৰাৰ কাৰণে বন্দীশালত থোৱা যিজনক তেওঁবিলাকে খুজিছিল তাক তেওঁ মুকলি কৰিলে, কিন্তু যীশুক তেওঁবিলাকৰ ইচ্ছাত সোধাই দিলে। পাছে তেওঁবিলাকে তেওঁক লৈ যাওঁতে গাঁৱৰ পৰা অহা চিমুন নামৰে এজন কুৰিনিয়া মানুহক ধৰি যীশুৰ পাছে পাছে লৈ যাবলৈ ক্ৰুজখন তেওঁৰ কান্ধত দিলে। তাতে বৰ এজুম মানুহ আৰু তেওঁলৈ হিয়া ভুকুৱাই বিলাপ কৰা অনেক তিৰোতাও তেওঁৰ পাছে পাছে গ'ল। কিন্তু যীশুৱে তেওঁবিলাকৰ ফাললৈ ঘূৰি কলে,
হে জেৰুচালেমৰ জীয়াৰীবিলাক, মোৰ নিমিত্তে নাকান্দিবা, তোমালোকৰ নিজ নিজ সন্তানবিলাকৰ বাবে কান্দা, কিয়নো চোৱা, যিকালত বাজি তিৰোতা সন্তান নোহোৱা গৰ্ভ আৰু পিয়াহ নিদিয়া স্তনক ধন্য বুলিব এনেকাল আহিছে, তেতিয়া মানুহবিলাকে পৰ্বতবোৰক কবলৈ ধৰিব আমাৰ ওপৰত পৰা, উপ পৰ্বতবোৰক কবলৈ ধৰিব আমাক ঢাকি ধৰা, কিয়নো কেঁচা গছত যদি তেওঁবিলাকে এইবোৰ কৰ্ম কৰে তেন্তে শুকান গছত কি কৰা হ'ব।
সেই সময়ত দুটা দুষ্কৰ্মী মানুহকো তেওঁৰ লগত বধ কৰিবলৈ লৈ যোৱা হ'ল। পাছে মূৰৰ লাওখোলা নামেৰে ঠাই পাই তাতে তেওঁক আৰু তেওঁৰ সোঁফালে এটা আৰু বাওঁফালে এটা, এইদৰে সেই দুটা দুষ্কৰ্মী মানুহকো ক্ৰুচত দিলে। তেতিয়া যীশুৱে কলে,
হে পিতৃ, এওঁবিলাকক ক্ষমা কৰা, কিয়নো এওঁবিলাকে কি কৰিছে তাক নাজানে।
পাছে তেওঁবিলাকে চিঠি খেলাই তেওঁৰ বস্ত্ৰ বাতি ল'লে। আৰু মানুহবিলাকে থিয় হৈ চাই আছিল। আৰু শাসনকৰ্তাসকলে তেওঁক উপহাস কৰি ক'লে,
এই আন লোককে ৰক্ষা কৰিলে, যদি ই ঈশ্বৰৰ সেই অভিষিক্তজনা তেওঁৰ মনোনীতজনাহে, তেন্তে ই নিজকে নিজে ৰক্ষা কৰক।
সেনাবিলাকেও ওচৰলৈ আহি তেওঁক চিৰতাজাচি বিদ্ৰুপ কৰি ক'লে,
আপুনি যদি জিহুদীবিলাকৰ ৰজা হয় তেন্তে নিজকে নিজে ৰক্ষা কৰক।
আৰু এওঁ জিহুদীবিলাকৰ ৰজা এইবুলি লিখা এখন জাননী তেওঁৰ ওপৰত আছিল। তেতিয়া ক্ৰুচত আঁৰি থোৱা সেই দুটা দুষ্কৰ্মীৰ এটাই তেওঁক নিন্দা কৰি ক'লে,
আপুনি খ্ৰীষ্ট নহয়নে? নিজকে আৰু আমাকো ৰক্ষা কৰক।
কিন্তু আনটোৱে তাক দাবী দি ক'লে,
তুমি একে তন্ত্ৰত থকাটো ঈশ্বৰলৈ ভয় নকৰানে? আমি হলে দণ্ডৰ যোগ্য পাত্ৰ, নিজ নিজ কৰ্মৰ উচিত ফল পাইছো, কিন্তু এইজনাই একো অনুচিত কৰ্ম কৰা নাই।
পাছে সি ক'লে,
হে যীশু, আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে মোকো সোঁৱৰিব।
যীশুৱে তেওঁক ক'লে,
মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰম দেশত মোৰ সংগী হবা।
তেতিয়া বাৰমান বজাৰ সময় হ'ল আৰু তিনি বজালৈকে গোটেইখন দেশৰ ওপৰত আন্ধাৰ হ'ল। সূৰ্যও লুপ্ত হৈ গ'ল আৰু মন্দিৰৰ আঁৰ কাপোৰ মাজেদি ফাটি গ'ল। পাছে যীশুৱে বৰ মাতেৰে আতাহ পাৰি ক'লে,
পিতৃ, তোমাৰ হাতত মোৰ আত্মা সমৰ্পণ কৰিছো।
এইবুলি কৈ তেওঁ প্ৰাণ এৰিলে। তেতিয়া যি যি হল তাকে দেখি এশৰ সেনাপতিয়ে ঈশ্বৰৰ প্ৰশংসা কৰি ক'লে,
এই মানুহ সঁচাকৈ ধাৰ্মিক আছিল।
এই দৃশ্য চাবলৈ যি লোকসমূহ আহিছিল তেওঁবিলাকে সকলো ঘটনা দেখি নিজৰ হিয়া ভুকুৱাই উলটি গ'ল। আৰু তেওঁৰ চিনাকিবিলাক আৰু যি যি তিৰোতা গালিলৰ পৰা পাছে পাছে তেওঁৰ লগত আহিছিল তেওঁলোকেও আঁতৰতে থিয় হৈ এইবোৰ ঘটনা চাই আছিল। তেতিয়া চোৱা, জিহুদীবিলাকৰ অৰিমাথিয়া নগৰৰ যোচেফ নামেৰে যি এজন মেলুৱাই উত্তম আৰু ধাৰ্মিক লোক আছিল, তেওঁবিলাকৰ আলচ আৰু কৰ্মত সন্মত নহৈছিল আৰু ঈশ্বৰৰ ৰাজ্যলৈ অপেক্ষা কৰি আছিল। তেওঁ পিলাতৰ ওচৰলৈ গৈ যীশুৰ দেহ খুজিলে। পাছে তাক নমাই সন সূতাৰ মিহি কাপোৰেৰে মেৰাই য'ত আগেয়ে কাকো থোৱা নাই শিলত খন্দা এনে এটা মৈদামত শুৱাই থলে। সেইদিন আয়োজন দিন আৰু বিশ্ৰামবাৰৰো আৰম্ভ ওচৰ চাপিল। তাতে গালিলৰ পৰা তেওঁৰ লগত অহা তিৰোতাবিলাকে পাছে পাছে গৈ মৈদাম আৰু তেওঁৰ দেহ কেনেকৈ থোৱা হ'ল তাকে চাই উলটি আহি সুগন্ধি দ্ৰব্য আৰু তেল যুগুত কৰিলে। পাছে তেওঁবিলাকে বিধানৰ দৰে বিশ্ৰামবাৰে জিৰাইছিল।